কিছুৱাই বাখাৰ আচৰিত কাম কৰিছিল আৰু বাখাৰজনে অগে অনুসৰণ কৰিব। যীশু দয়ালু থাকিব, বেমাৰী হলেগে ভালা কৰাব আৰু ঈশ্বৰ লাভৰ বিষয়ে শিক্ষা দিব। হাৰে যাৱা পাপী মন হলেগে উদ্ধাৰ কৰিবলৈ আহিছে। যি ভোলা উমগে পাপীগে কৈছে উ ভোলা চৈতন মন হলেগে যীশুগে নিন্দা কৰিছে। মন হলালে নেতা হলে যীশুগে হিংসা কৰিব। যীশু যে ঈশ্বৰ লাভ ওলা উদয় ওৰা বিশ্বাস না কৰে, ওৰাওগে বন্দী কৰিছে আৰু ওলা বিৰুদ্ধে মিছা কথা লগাছে। ওৰা ওলা মাথানি কাটা লগা টুপি পিন্ধি দিছে, ওলা মাথানি চেপ ফেলে তালিচ কৰিছে। যীশুৱে কিন্তু কোনো বিৰোধ নিকৰে, কেনেকি ইদা যে ঘটিবলগীয়া আছে অই জানে। অই চৈতন মন ললে হাত নি মৰিবগে ধৰা দিছে। ঈশ্বৰলা বলিদান হব মৰিবগে যীশু আহিছে। শুবালা মন ঘললে পাবলা শাস্তি নিজলৈ উফৰি নিবাগে অই আহিছে। প্ৰভু যীশুগে পুৰা ক্ৰুচ গাজাল উফুৰবাই মোকে পুতি দিলে আৰু যীশুৱে নাওঠলৈকে উচতে টানি ৰাখিছে। দুইজন অপৰাধীক যীশুৰ লগতে ক্ৰুচ নি দিছে। ও সময়নি নিঠা কাম কৰালৈকে উংকাই নিষ্ঠুৰভাৱে মাৰিব। কিন্তু যীশুৱে কোনো ভুলাও কোনো অপৰাধ নিকৰে। শুবালা মন ঘললে পাবলা ভাড়া নিবাগেহে বুলি হৈছে। আমৰা শুবই পাপ কৰিছে আৰু আমলা পাবলা কাৰণে আমি মৰিব লাগে। আমৰা পাব লগা পাবলা শাস্তিৰো যীশুৱে গ্ৰহণ কৰিলে। যদি আমি আমলা পাপ স্বীকাৰ কৰে আৰু হজই পাপ থকন ঘূৰি আহে, তাহলে ঈশ্বৰে আমাকে ক্ষমা কৰিব পায়। প্ৰভু যীশু খ্ৰীষ্টকে বিশ্বাস কৰে আপনি উদ্ধাৰ পাব। যীশুলা শত্ৰুহলে ভাবিছে যে উৰাওগে ধ্বংস কৰিলে, কিন্তু উদ নহয়। যীশু মোৰালা পৰে ওলা বন্ধু হলে ওলা মোৰা দেহাৰা মাৰা হালি নি থৈছে আৰু এক ডাঙৰ শিলে মাৰা হালি নিবলৈ বন্ধ কৰিছে। দুই দিনৰ পৰে তিনিদিনত যীশুৱে মোৰা থকন জিঙি উঠিছে। যি ভোলা টিমত একজন মাৰাহালি বাইজেছে উৰা মাৰাহালি মুখ নি শিল নৰে থোৱা দেখিছে। দুইজন স্বৰ্গদূত উদনি উমগে যীশু জিঙি উঠিছে কে কৈছে অই উদনি নৈ অই উঠিলে। যি ভোলা যীশু মোৰাটন উঠিছে অই যে ঈশ্বৰ হয় উদ প্ৰমাণ কৰিছে। যীশু এলাও জিঙি আছে আৰু আজিও চৈতান আৰু মৰণ থাকে বেছি বলৱান হৈছে। ১৯ নম্বৰ ফটো থুমাৱৈ বিশ্বাস কৰে। যীশুৱে মোৰালা পৰে আবাৰ জিঙিলে পৰে ওলা বাখাৰ শিষ্যক হলে অগে দেখিছে আৰু অলপমান কথা পাতিছে আৰু খুজিল। থুমাৱৈ এজন যীশুলৈ শিষ্য থাকিব। যীশুৱে আবাৰ জিঙি উঠ উঠাৰা বিশ্বাস কৰিব নিপায়। অই কুছে যি ভোলালৈকে ওলা গাজাল পোটা হাদা নাৰে নাচায় মই বিশ্বাস নাকৰে। ছবিনে আমি দেখিছে যে যীশুৱে এহে থুমাগে ওলা গাজাল পোটা হাদা দেখাছে। থুমালা সন্দেহ দূৰ হৈছে। অই যীশুলৈ আগ্নি পুৰি কৈছে মোলা প্ৰভু মোলা ঈশ্বৰ। যীশুৱে কৈছে ধন্য অই যে নেকি মগে নাৰাহেগে বিশ্বাস কৰিলে। ২০ নম্বৰ ফটো স্বৰ্গগমন। যীশুৱে আবাৰ জিমেলৈ পৰে ৪০ দিনলৈকে অনেক সময় শিষ্যক লগত দেখা দিছিল আৰু বাখাৰ মন ঘেলালৈ লগে জীৱিত দেখিছিল। ও বোলা যীশুলৈ বাবৰালা অচৰবাই স্বৰ্গবাই ঘূৰি যাবগে সময় হৈছে। অই কৰিবগে আহা কাম সমাপ্ত কৰিছে। যীশুৱে ওলা শিষ্যকলৈকে কৈছে ই শুভ বাৰ্তাৰা শুভাক বেগ আগতে ঘোষণা কৰিছে। ওলা শিষ্যকলা যীশুৱে পৃথিৱীতন স্বৰ্গবাই উঠি যাৱা চাই আছে। ধূলা কাপোৰ পিন্ধে দুইজন স্বৰ্গদূত দেখিছে আৰু শিষ্যকলৈকে কৈছে যে একদিনা যীশুৱে জিংকা স্বৰ্গবাই উঠে জেলে উংকৈ আবাৰ ঘূৰি আহিব। ঐ সময়ৰে নাহালৈকে যীশু স্বৰ্গনি আছে। অগে বিশ্বাস কৰে আৰু ওলা অনুগামী হলেগে কাৰণে যীশুৱে স্বৰ্গনি জাগা বান্নে আছে। ইলা আপনি কি কয়, আপনি যীশুকে বিশ্বাস কৰে ওলা অনুগামী হব না? আপনি ওগে লগ পাবগে হাজু হুসি না?
একুশ নম্বৰ ফটো শূন্য ক্ৰছ যীশুৱে কেনে ক্ৰছ নি মৰিছে? পাপী ঘিলেকে পাপতন উদ্ধাৰ কৰিবগে যীশুৱে মৰিছে। যীশুৱে কোনো ভুলাও পাপ নিকৰে, কিন্তু আমাকে ঈশ্বৰতন পৃথককে ৰাখালা যি পাপ অগে দূৰ কৰিবগেহে মৰিছে। ঐ ক্ৰছ নি আমাকে মনত ফেলে দে যে যীশু দাগ নাথাকা ঈশ্বৰলা ভীৰা থাকিব অই আমলা কাৰণে বলি হৈছে। যি ভুলা আমি যীশুকে বিশ্বাস কৰে আৰু মন দাগে আবাৰ ঘূৰি আনে, ঈশ্বৰ আমলা পাপৰা ক্ষমা কৰিব। যীশুৱে আমাকে ঈশ্বৰলা সন্তানকে ভাবে। তলনি দিয়া ছবিৰে আপুনি বুজি পোৱাৰা সহায় কৰিব যে একজন বিশ্বাসী হোৱা মানে কি বুজাছে। বাইশ নম্বৰ ফটো দুইটা ৰাস্তা আছে। যীশুৱে শিকাইছে যে দুইটা ৰাস্তা আছে। প্ৰত্যেকজন মন দৈ পাপলা ৰাস্তা দেহে চলিছে, যেই নেকি বিনাশ বাহে পৰিচালনা কৰে। আমৰা হুবৈ আদামলা তন উত্তৰাধিকাৰী সূত্ৰে পাৱা পাতে আছে। যীশুৱে কৈছে যে আমি যি পদেহে সামাব লাগে, যি পদে ঈশ্বৰলা স্বৰ্গবাই যাব পায়। যদি একজন মন্দ এই জীৱনী যীশুকে বিশ্বাস কৰে আৰু ওলা অনুগামী হয়, অই অনন্ত জীৱন পায়। অই ধাপা পথ চৰ দে সৰু পদে চলে, যি পদে স্বৰ্গবাই যাব পায়। জীপ পদে চলা ঘিললে কাৰণে আৰু পাপলা শাস্তি নাই। যদি আপুনি যীশুলা অনুগামী হব বিচাৰে, তাহলে ইংকাকে ঈশ্বৰ লগত কথা পাতিব পায়। হে ঈশ্বৰ, মই স্বীকাৰ কৰে যে মই একজন পাপী হয়। মই বিশ্বাস কৰিছে যে যীশুৱে মোলা পাপ লাভ আদেন ক্ৰছ নি মৃত্যু বৰণ কৰিছে। মগে ক্ষমা কৰ আৰু শুদ্ধ হুচি কৰ আৰু মগে তোলা পৰিয়ালা একজন সদস্য হিচাপে নেও। মই যীশুলে পদলা অনুগামী হব বিচাৰে আৰু মৰালা পৰে মই তোৰ লগত স্বৰ্গ পাই জিঙিয়ে থাকিব চাই। হে ঈশ্বৰ, ধন্যবাদ।